এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যসভাত প্ৰায় 12 ঘণ্টাজোৰা আলোচনাৰ অন্তত যোৱা নিশা ৱাকফ সংশোধনী বিধেয়ক 2025 গৃহীত। বিধেয়কখনৰ সপক্ষে 128গৰাকী সদস্য আৰু বিপক্ষে 95গৰাকী সদস্যৰ ভোটদান। ৰাভাছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ। প্ৰবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ 87 বছৰ বয়সত মুম্বাইত দেহাৱসান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,500টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা স্থগিতাদেশ প্ৰত্যাহাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ছানৰাইজাৰ্ছ হায়দৰাবাদ 80 ৰাণত পৰাস্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৱাকফ সংশোধনী বিধেয়ক 2025 সংসদত গৃহীত হৈছে। ৰাজ্যসভাই প্ৰায় 12 ঘণ্টাজোৰা আলোচনাৰ অন্তত যোৱা নিশা বিধেয়কখনত অনুমোদন জনায়। উচ্চ সদনত 128গৰাকী সদস্যই সংশোধনী বিধেয়কখনৰ সপক্ষে আৰু 95গৰাকীয়ে বিপক্ষে ভোটদান কৰে। লোকসভাত ইতিমধ্যে বিধেয়কখন গৃহীত হৈছে।
Honorable members, subject to correction, ayes 128, noes 95, abstention 0, the bill is passed.
ৱাকফ সংশোধনী বিধেয়ক 2025ৰ মূল উদ্দেশ্য হৈছে ঐতিহ্যস্থলীসমূহৰ সুৰক্ষা আৰু সামাজিক কল্যাণ সুনিশ্চিত কৰা। এই বিধেয়কখনৰ জৰিয়তে ৱাকফ পৰিষদৰ সা সম্পত্তিৰ ব্যৱস্থাপনাৰ দিশটো অধিক স্বচ্ছ কৰি তোলাৰ লগতে ৱাকফ পৰিষদ আৰু স্থানীয় কৰ্তৃপক্ষসমূহৰ মাজত সমন্বয় গঢ়ি তুলিবলৈ বিচৰা হৈছে। বিধেয়কখনত মুছলমান মহিলা, বিশেষকৈ স্বামীহাৰা আৰু বিবাহবিচ্ছেদিত মহিলাসকলৰ আৰ্থসামাজিক স্থিতিৰ উন্নয়নৰ ব্যৱস্থা আছে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে মুছলমান সম্প্ৰদায়ৰ দুখীয়া লোকসকল বিধেয়কখনৰ পৰা উপকৃত হ'ব আৰু ইয়াৰ পৰা এগৰাকী মুছলমানৰো ক্ষতি নহয়। তেওঁ কয় যে বিধেয়কখনে ৱাকফ সা সম্পত্তি কোনোধৰণে হস্তক্ষেপ নকৰে। নৰেন্দ্ৰ মোদী চৰকাৰে সবকা সাথ সবকা বিকাশ দৃষ্টিভংগীৰে কাম কৰি আহিছে আৰু চৰকাৰখনে কোনো সম্প্ৰদায়ৰ সৈতে ভেদভাৱ নকৰে বুলি শ্ৰীৰিজিজুৱে মন্তব্য কৰে। তেওঁ কয় যে যুটীয়া সংসদীয় সমিতিয়ে সাংসদসকলৰ মতামত গুৰুত্ব সহকাৰে বিবেচনা কৰিছে আৰু তেওঁলোকৰ দিহা পৰামৰ্শও বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা চলি আছে। গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 19টা পৰিষদীয় সমষ্টিৰ ভোটগণনা পুৱা 8 বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজত জিলা আয়ুক্ত কাৰ্যালয়ত চলি আছে। ভোটগণনা সন্দৰ্ভত আমাক জনাইছে গোৱালপাৰাৰ পৰা আমাৰ সংবাদদাতা ৰচিদুল হুছেইনে।
গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ 19টা পৰিষদীয় সমষ্টিৰ ভোটগণনা পুৱা 8 বজাৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছে। ভোটগণনাৰ বাবে 4টা হলত 36খন টেবুলৰ ব্যৱস্থা কৰা হৈছে। এবাৰত 4টাকৈ সমষ্টিৰ ভোটগণনা কৰা হ'ব। প্ৰতিটো সমষ্টিৰ বাবে 9খনকৈ টেবুলত ভোটগণনাৰ ব্যৱস্থা কৰা হৈছে। ভোটগণনাত প্ৰতিখন টেবুলত 1গৰাকী মাইক্ৰ অবজাৰ্ভাৰৰ লগতে আন 2গৰাকী বিষয়াক নিয়োগ কৰা হৈছে। বৰ্তমান কথাকুটি, কুচধোৱা, উত্তৰ দুধনৈ আৰু ধূপধৰা এই 4টা সমষ্টিৰ ভোটগণনা চলি আছে। উল্লেখযোগ্য যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ গোৱালপাৰা জিলাত 20টা সমষ্টি আছিল যদিও ইয়াৰে এটা সমষ্টিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাত 19টা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজি ভোটগণনাৰ জৰিয়তে 19টা সমষ্টিৰ বিপৰীতে থকা 52গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰা হ'ব। আশা কৰা মতে সন্ধিয়াৰ পূৰ্বেই সকলো ফলাফল ওলাই পৰিব।
কামৰূপ জিলাৰ অন্তৰ্গত আন 14টা পৰিষদীয় সমষ্টিৰ ভোটগণনা আমিনগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত চলি আছে। ভোটগণনা সন্দৰ্ভত সবিশেষ জনাইছে কামৰূপ জিলাৰ আমাৰ সংবাদদাতা কৌশিক দাসে।
আজি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভোটগণনা কৰা হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুঠ 33টা সমষ্টিৰ ভিতৰত কামৰূপ জিলাৰ 14টা পৰিষদীয় সমষ্টিৰ আমিনগাঁৱত পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনাৰ। মুঠ 14টা পৰিষদীয় সমষ্টিৰ কাৰণে 14টাকৈ ভোটগণনা কক্ষত 98খন টেবুলত ইতিমধ্যে ভোটগণনা আৰম্ভ কৰা হৈছে। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে প্ৰথমে ষ্ট্ৰংৰুমৰ পৰা বেলট বক্সসমূহ লৈ আহিছে আৰু ইতিমধ্যে আমি গম পাইছোঁ যে পোষ্টেল বেলটৰ ভোটগণনা শেষ হৈছে আৰু প্ৰথম ৰাউণ্ডৰ ভোটগণনা আৰম্ভ কৰা হৈছে। এই 14টাকৈ ভোটগণনা কক্ষ আছে, তাৰ কাৰণে ইতিমধ্যে 294গৰাকী কাউণ্টিং ছুপাৰভাইজাৰ আৰু মাইক্ৰ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু এই মুঠ 4টা ৰাউণ্ডৰ অন্তত এই 14টা পৰিষদীয় সমষ্টিৰ নিৰ্বাচনৰ যি ভোটগণনাৰ ফলাফল ঘোষণা কৰাৰ বাবে 14টা পৰিষদৰ কাৰণে কামৰূপ জিলাত 44গৰাকীকৈ প্ৰাৰ্থী অৱতীৰ্ণ অৱতীৰ্ণ হৈছিল আৰু ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰথম ৰাউণ্ডৰ ভোটগণনা চলি আছে, হয়তো কিছু সময়ৰ পিছতে আমি এই প্ৰথম ৰাউণ্ডৰ যি ফলাফল পাবলৈ সক্ষম হ'ম।
ৰাজ্যত অহা 2 আৰু 7 মে'ত 2টা পৰ্যায়ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া কালি আৰম্ভ হৈছে। 11 এপ্ৰিললৈ মনোনয়ন পত্ৰ দাখিল কৰিব পৰা যাব। 12 এপ্ৰিলত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 17 এপ্ৰিল মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। সেইদিনাই নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। 11 মে'ত নিৰ্বাচনৰ ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত অহা 2 মে'ত উজনি অসম আৰু বৰাক উপত্যকাত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত নামনি অসম আৰু মধ্য অসমত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ হ'ব। পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন হ'বলগীয়া অঞ্চলসমূহত নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈছে। পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আয়ুক্ত জয় শিৱানীয়ে জিলাখনত নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে সকলো ৰাজনৈতিক দল, অনুষ্ঠান প্ৰতিষ্ঠান তথা ৰাইজৰ সহযোগিতা কামনা কৰে। শিৱসাগৰ জিলাতো নিৰ্বাচন সন্দৰ্ভত জিলা আয়ুক্তই এখন সংবাদমেল আয়োজন কৰি জিলাখনৰ 5খন আঞ্চলিক পঞ্চায়ত, 12খন জিলা পৰিষদৰ 82খন গাঁও পঞ্চায়তৰ তথ্য সদৰি কৰে। ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে কালি পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত সংবাদমেল আয়োজন কৰি জিলাখনৰ মুঠ 128খন গাঁও পঞ্চায়তৰ লগতে 20খন জিলা পৰিষদ আৰু 10খন আঞ্চলিক গাঁও পঞ্চায়তত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে। 1465টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ হ'বলগীয়া জিলাখনত মুঠ ভোটাৰৰ সংখ্যা 10,43,193 বুলি তেওঁ জানিবলৈ দিয়ে। প্ৰবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ আজি পুৱা মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 87 বছৰ। বলিউডৰ কিংবদন্তী অভিনেতাগৰাকী তেওঁৰ দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ বাবে ভাৰত কুমাৰ নামেৰে জনাজাত আছিল। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে তেওঁক পদ্মশ্ৰী আৰু দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। প্ৰয়াত কুমাৰে বলিউডত দেশপ্ৰেমমূলক চলচ্চিত্ৰৰ এটা নতুন ধাৰাৰ সৃষ্টি কৰিছিল আৰু উপকাৰ, পূৰবৰ পশ্চিম আৰু ক্ৰান্তিৰ লেখীয়া কালজয়ী কথাছবিৰে দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। অভিনেতাগৰাকীৰ আন চলচ্চিত্ৰসমূহৰ ভিতৰত পত্থৰ কে সনম, চোৰ, সন্যাসী অৰ ৰোডি, কপৰা অৰ মকান অন্যতম। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত 2024 বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীতশিল্পী দীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা ছেত্ৰী আৰু টাটা কনচালটেঞ্চি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ডঃ এছ ৰামাদুৰাই, ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ বাপ্পী পাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপিকা ডঃ পূৰবী শইকীয়াক অসম সৌৰভ সন্মান প্ৰদান কৰা হয়। একেদৰে সগুণৰ সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নতাৰে কাম কৰি থকা ফুলেশ্বৰী দত্ত আৰু বাইক ৰাইডাৰ মীনাক্ষী দাসকে ধৰি বিভিন্ন ক্ষেত্ৰত সমাজ জীৱনলৈ বিশেষ বৰঙণি আগবঢ়োৱা 12গৰাকী ব্যক্তিৰ লগতে আন 3টা প্ৰতিষ্ঠান, কলিয়াবৰৰ চোৰেং এহেম, তিনিচুকীয়াৰ ইকো ডেভেলপ ছচাইটি আৰু নগাঁৱৰ হাতী বন্ধুলৈ অসম গৌৰৱ সন্মান আগবঢ়োৱা হয়। অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বঁটাপ্ৰাপকসকলক শুভেচ্ছা জ্ঞাপন কৰে।
আমি অসমত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰিলোঁ। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান, অসমৰ মাটিৰ সুভাষেৰে জিলিকি থকা এইসকল মহান অসমীয়াক সন্মান জনাবলৈ পাই আমি অত্যন্ত গৰ্বিত। সকলোৰে জীৱনৰ সম্পূৰ্ণ সফলতাৰ বাবে অফুৰন্ত শুভকামনা জনালোঁ।
উল্লেখযোগ্য যে প্ৰতিৰক্ষা, শিক্ষা, বিজ্ঞান প্ৰযুক্তি, কলা সংস্কৃতি, ক্ৰীড়া, হস্তশিল্প, জনসেৱা, কৃষি আৰু সহযোগী খণ্ড, উদ্যমিতা, পৰিৱেশ পৰ্যটন, বন্যপ্ৰাণী সংৰক্ষণকে ধৰি বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ সন্মানৰ স্বীকৃতিস্বৰূপে 21গৰাকী বৰেণ্য ব্যক্তি, 1খন আদৰ্শ গাঁও আৰু 1টা প্ৰকৃতিপ্ৰেমী সংস্থালৈ 2024 বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,500টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা স্থগিতাদেশ প্ৰত্যাহাৰ কৰিছে। পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ অন্তত ন্যায়ালয়ে এই ৰায় দিয়ে। ইয়াৰ পূৰ্বে এজনীয়া বিচাৰপীঠে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰিছিল। ৰাজ্য চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে পূৰ্বৰ স্থগিতাদেশ খাৰিজ কৰে। শিক্ষা বিভাগে যোৱা 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ সম্পূৰ্ণ কৰিছিল আৰু 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ দিন ধাৰ্য কৰা হৈছিল। কিন্তু ন্যায়ালয়ে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰাত নিযুক্তি প্ৰক্ৰিয়া স্থবিৰ হৈ পৰে। অৱশেষত ন্যায়ালয়ে স্থগিতাদেশ আঁতৰোৱাত 5,500টা পদৰ নিযুক্তি প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাটো নিশ্চিত হৈছে। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকুফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে। গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতত ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% শুল্ক আৰোপ আৰু পঞ্চায়ত নিৰ্বাচনৰ বাতৰিয়ে গুৰুত্বপূৰ্ণ স্থান লাভ কৰা দেখা গৈছে। দৈনিক অসম কাকতে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা আৰু মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% শুল্ক আৰোপ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি প্ৰায় আটাইকেইখন কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে মেঘালয় ভ্ৰমণলৈ অহাৰ বাতৰিক শ্বিলং কাজিৰঙা ফুৰিবলৈ সপৰিয়ালে তেণ্ডুলকাৰ শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে বেংককত প্ৰধানমন্ত্ৰী মোদীক ৰাজকীয় আদৰণি জনোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড ভ্ৰমণৰ বাতৰি এটা বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে 23 বৰণ্য ব্যক্তি প্ৰতিষ্ঠানলৈ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান শিৰোনামেৰে কালি ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান অনুষ্ঠানৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে উচ্চতম ন্যায়ালয়ে পশ্চিমবংগৰ 25,753 শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীৰ নিযুক্তি বাতিল কৰা বাতৰিক এছ চি এনাৰ্ছ ৱেষ্ট বেংগল স্কুল এপইণ্টমেণ্টছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে 5,729 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া গুৱাহাটীৰ ৰিংৰোডৰ বাবে গুজৰাটৰ এখন ফাৰ্মৰ সৈতে চুক্তি স্বাক্ষৰ কৰাৰ বাতৰিক মুখ্য বাতৰি ৰূপে প্ৰকাশ কৰিছে। দ্য টাইমছ অব ইণ্ডিয়া কাকতে উচ্চতম ন্যায়ালয়ৰ 30 গৰাকী ন্যায়াধীশে নিজৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিবলৈ সন্মতি প্ৰকাশ কৰাৰ বাতৰিক মুখ্য বাতৰিত স্থান দিছে। আহক এতিয়া আমি বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ৰূপ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত বিশিষ্ট সাংবাদিক আছাম টক্স চেনেলৰ মুখ্য সম্পাদক প্ৰাণজিৎ শইকীয়াৰ সৈতে এটা অগতানুগতিক সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। কলকাতা নাইট ৰাইডাৰ্ছে যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 80 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 120 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু মেঘালয় তথা ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰত বতৰ ফৰকাল হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই লগতে প্ৰকাশ কৰিছে। সামৰৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যসভাত প্ৰায় 12 ঘণ্টাজোৰা আলোচনাৰ অন্তত যোৱা নিশা ৱাকফ সংশোধনী বিধেয়ক 2025 গৃহীত। বিধেয়কখনৰ সপক্ষে 128 গৰাকী সদস্য আৰু বিপক্ষে 95 গৰাকী সদস্যৰ ভোটদান। ৰাভা অসম স্বায়ত্তশাসিত পৰিষদৰ 33টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ। প্ৰবীণ অভিনেতা আৰু পৰিচালক মনোজ কুমাৰৰ 87 বছৰ বয়সত মুম্বাইত দেহাৱসান। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ 5,500টা পদৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা স্থগিতাদেশ প্ৰত্যাহাৰ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত ছানৰাইজাৰ্ছ হায়দৰাবাদ 80 ৰাণত পৰাস্ত। এতিয়া আঞ্চলিক বাতৰি, পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।